Ea Akahbanii. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। লোকসভাত কালি চলিত বিত্তীয় বৰ্ষৰ বাবে ৰেল মন্ত্ৰালয়ৰ দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই 250 অতিক্ৰম কৰিছে। প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেট খেলুৱৈ অংশুমান গাইকোৱাডৰ যোৱা নিশা দেহাৱসান ঘটে আৰু ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 50 মিটাৰ ৰাইফলৰ ফ্ৰী পজিশ্যন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে অৱতীৰ্ণ হ'ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহ যেনে উন্নয়ন, কৰ্মসংস্থাপন, সৃষ্টি, কল্যাণ, মূলধনী ব্যয় আৰু বিত্তীয় একত্ৰীকৰণৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। ৰাজ্যসভাত কালি বাজেট সম্পৰ্কীয় আলোচনাৰ উত্তৰত তেওঁ এই কথা উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস নীতিৰ বিশ্বাস ৰাখি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে বাজেটখনে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ নীতিত অটল আস্থা ৰখাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কৃষিখণ্ডত আবণ্টন হ্ৰাস পোৱা বুলি বিৰোধী দলে কৰা অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে শিক্ষা, নিয়োগ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত 1,48,000 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। কৰ ৰাজহ চকুত লগা ধৰণে বৃদ্ধি পাইছে বুলি শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে। তেওঁ কয় যে নতুন মিটাৰ স্থাপনৰ প্ৰয়াসৰ বাবে শক্তিখণ্ডৰ ৰচিদ প্ৰদান আৰু সংগ্ৰহ ক্ষমতা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলস্বৰূপে 2023-24 বৰ্ষত অনা কৰ ৰাজহ 2023-24 বৰ্ষৰ 5,148 কোটি টকাৰ পৰা 6,500 কোটি টকালৈ বৃদ্ধি পাইছে। এই প্ৰক্ৰিয়াক তেওঁ বৃহৎ সংস্কাৰ বুলি অভিহিত কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অশোধিত পাম অইল, অশোধিত ছয়াবিন তেল আৰু অশোধিত সূৰুজমুখী তেলৰ ওপৰত আৰোপিত 2.5% শুল্কৰ অৱসান ঘটোৱা হৈছে। তেওঁ কয় যে এই ব্যৱস্থাই কৰ্মসংস্থাপন, সৃষ্টি আৰু খোৱা তেলৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে শোধনৰ অৰ্থে ভাৰতলৈ অশোধিত তেল ৰপ্তানিৰ অনুমতি প্ৰদান কৰে। ধন হস্তান্তৰ সন্দৰ্ভত শ্ৰীমতী সীতাৰমণে কয় যে বিত্তীয় আয়োগে সংবিধানৰ 279 অনুচ্ছেদ অনুযায়ী শুদ্ধ আয়ৰ শতাংশ হিচাপে কৰ হস্তান্তৰৰ পৰামৰ্শ আগবঢ়াইছে। তেওঁ কয় যে প্ৰাপ্ত মুঠ কৰৰ পৰা উপকৰ, অতিৰিক্ত কৰ আৰু সংগ্ৰহ ব্যয় বাদ দি শুদ্ধ আয় নিৰ্ধাৰণ কৰা হয়। প্ৰাপ্ত মুঠ কৰৰ ভিত্তিত হস্তান্তৰ গণনা কৰা আৰু কেন্দ্ৰীয় চৰকাৰে বিত্ত আয়োগৰ দ্বাৰা দিয়া পৰামৰ্শতকৈ কম হাৰত কৰ হস্তান্তৰ কৰা বুলি দাবী কৰাটো ভুল বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মূলধনী ব্যয় 11,11,000 কোটি টকা ধাৰ্য কৰা হৈছে। এই পৰিমাণ 2023-24 বৰ্ষৰ সংশোধিত পূৰ্বানুমান আৰু প্ৰাৰম্ভিক বাস্তৱিকতাতকৈ প্ৰায় 17% অধিক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী সীতাৰমণে কয় যে UPA শাসনকালত 2004-05 চনৰ পৰা 2013-14 চনলৈ মূলধনী ব্যয়ৰ বাবদ 13,19,000 কোটি টকা আবণ্টন কৰা হৈছিল। ইয়াৰ বিপৰীতে NDA চৰকাৰৰ শাসনকালত 2014-24 চনলৈ মূলধনী ব্যয়ৰ নামত 43,82,000 কোটি টকা আবণ্টন কৰা হৈছে। 2021 বৰ্ষত বিত্তীয় বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
1000 वायलेट भूमिस्फोट मृत्यु हुआ लोकार्पण हेतु का कौन सा प्रतिक्रम कोई थे सेना बाहरी प्रखंड परामर्श काले भूमिस्फोट प्रभावित समूह आबद्ध होने का उपसंग प्रयोजन और उत्साहित सेना बाहरी दल आज हुआ आत्मा मल्लम गुंडाती और सुरामल केंद्रीय गृहमंत्री अमित शाह वायनाड भूमिस्फोरण प्रभावित लोकसभा उद्धार कार्य और पुनर्गठन केन्द्र सरकार सम्भव्य सकोधरण सहायक और चेस्ा अकल क्षति नकरे आश्वास दी देशों विभिन्न अंश भूमिस्फोरण और बानर धन जन हानि हुआ सन्दर्भ कल लोकसभा एक मनोज आकर्षण प्रश्न उत्तर मंत्रीगढ़ यह प्रकाश कर श्रीशाह कहते फोकर यह मुहूर्त केन्द्र सरकार अथवा राजनीतिक दल समूह केरल सरकार और राज्य जनसाधारण विशेषको
কেন্দ্ৰীয় চৰকাৰ ৱাইনাডৰ জনসাধাৰণৰ প্ৰতি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীশ্বাহে সদনক কয় যে 2014 চনৰ পাছত দেশত বিশ্বৰ সবাতোকৈ আধুনিক সতৰ্কতা ব্যৱস্থা স্থাপন কৰা হৈছে। প্ৰাকৃতিক বিপৰ্যয়ৰ 7 দিন আগতে আগতীয়া জাননী জাৰি কৰিব পৰা বিশ্বৰ 5খন বচা বচা দেশৰ ভিতৰত ভাৰত অন্যতম বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেৰালালৈ আগতীয়া সতৰ্কতা জাৰি সন্দৰ্ভত শ্ৰীশ্বাহে কয় যে 18 জুলাইত ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ উপকূলভাগত স্বাভাৱিকতকৈ অধিক বৰষুণ হ'ব বুলি আৰু পাছত 23 আৰু 25 জুলাইত অঞ্চলটোত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিয়া হৈছিল। 23 জুলাইত অঞ্চলটোলৈ আগতীয়াকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 8টা দল প্ৰেৰণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে উদ্ধাৰ আৰু সাহায্যৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। ইয়াৰ পূৰ্বে আলোচনাত অংশ লৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বান আৰু ভূমিস্খলনকে ধৰি অধিক বিপদ আশংকাৰ বিপৰ্যয় ব্যৱস্থাপনাৰ বাবে 33 বাৰকৈ পৰামৰ্শ জাৰি কৰিছে। ৰাজ্য চৰকাৰে এই পৰামৰ্শ অনুযায়ী প্ৰস্তুতি কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। কংগ্ৰেছৰ কে চি বেণুগোপালে আলোচনা পাতনি মেলি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক বিপৰ্যয়জনিত পৰিস্থিতিৰ ক্ষেত্ৰত ৰাজ্যসমূহক সহায় কৰা উচিত। ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ তথা প্ৰশিক্ষক অংশুমান গাইকোৱাডৰ যোৱা নিশা 71 বছৰ বয়সত দেহাৱসান ঘটে। খেলুৱৈগৰাকীয়ে 1975 চনৰ পৰা 1987 চনৰ সময়ছোৱাত ভাৰতৰ হৈ 40খন টেষ্ট আৰু 15খন এদিনীয়া খেলত ভাগ লোৱাৰ উপৰি বৰোদাৰ হৈ 206খন প্ৰথম শ্ৰেণীৰ খেল খেলিছিল। বৰোদা ক্ৰিকেট সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া স্নেহাল পাৰিখে জনোৱা অনুসৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত খেলুৱৈগৰাকীয়ে যোৱা নিশা প্ৰায় 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত গাইকোৱাডে কিংবদন্তী খেলুৱৈ সুনীল গাভাস্কাৰৰ সৈতে টেষ্ট মেচত দীৰ্ঘদিন ধৰি দেশৰ হৈ বেটিং মুকলি কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ দলৰ নিৰ্বাচক হিচাপে কাম কৰে আৰু 1997 চনৰ অক্টোবৰৰ পৰা 1999 চনৰ ছেপ্টেম্বৰ পৰ্যন্ত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁক 2017-18 বৰ্ষৰ বাবে চি কে নাইডু জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছিল। প্ৰয়াত গাইকোৱাডে কপিল দেৱ আৰু শান্তা ৰংগস্বামীৰ সৈতে ক্ৰিকেট পৰামৰ্শদাতা কমিটিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ স্বপ্নীল কোছালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 50 মিটাৰ ৰাইফলত 3 পজিচন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত অৱতীৰ্ণ হ'ব। একেদৰে নিখাত জাইনে মহিলাৰ বক্সিঙৰ 50 কিলোগ্ৰাম ওজন শাখাত প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। শিফ্ট কৰ আৰু অঞ্জুম মুদগিলে মহিলাৰ 50 মিটাৰ ৰাইফলত 3 পজিচন শিতানৰ যোগ্যতা নিৰূপণ ৰাউণ্ডৰ খেলেৰে নিজৰ অভিযান আৰম্ভ কৰিব। ইপিনে পি ভি সিন্ধু, লক্ষ্য সেন আৰু এইচ এছ প্ৰণয় বেডমিণ্টনৰ ছিংগলছত নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। আনহাতে সাত্বিক সাইৰাজ, জানকী ৰেড্ডী আৰু চিৰাগ শেট্টীয়ে ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰিব। কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰা ভাৰতীয় হকী দলে দিনৰ 1:30 বজাত পুল বিৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে অৰ্ষদীপ সিং, বিকাশ আৰু পৰমজিৎ সিঙে পুৰুষৰ 20 কিলোমিটাৰ বেগাই খোজকঢ়া প্ৰতিযোগিতাৰে এথলেটিকছত ভাৰতৰ অভিযান আৰম্ভ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে 2024-25 বৰ্ষৰ সাধাৰণ বাজেট দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰি যুগুত কৰা হৈছে। লোকসভাত কালি চলিত বিত্তীয় বৰ্ষৰ বাবে ৰেল মন্ত্ৰালয়ৰ দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। কেৰালাৰ ৱাইনাডত ভূমিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যাই 250 অতিক্ৰম কৰিছে আৰু ভাৰতৰ স্বপ্নীল কোছালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 50 মিটাৰ ৰাইফলৰ 3 পজিচন শিতানত পদক জয় প্ৰত্যাশাৰে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।